আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ আঞ্চলিক বাতৰি পঢ়িছো সংগীতা শৰ্মাই। বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বাবে ভাৰত বাংলাদেশ সীমান্ত পৰ্যবেক্ষণৰ উদ্দেশ্যে গৃহ মন্ত্ৰালয়ে এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰি দিছে। এই সমিতিখনে বাংলাদেশত থকা ভাৰতীয় নাগৰিক তথা দেশখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ সুৰক্ষাৰ দিশটো লক্ষ্য ৰাখি বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিব। সীমা সুৰক্ষা বলৰ ইষ্টাৰ্ণ কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধানক কমিটিখনৰ অধ্যক্ষৰ দায়িত্ব দিয়া হৈছে। গৃহ মন্ত্ৰালয়ে সীমা ব্যৱস্থাপনা বিভাগে গঠন কৰি দিয়া সমিতিখনৰ আন 4গৰাকী সদস্য হিচাপে সীমা সুৰক্ষা বলৰ দক্ষিণবংগ সীমান্ত মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, সীমা সুৰক্ষা বলৰ ত্ৰিপুৰা মুখ্য কাৰ্যালয়ৰ মহাপৰিদৰ্শক, স্থল বন্দৰ কৰ্তৃপক্ষৰ উন্নয়ন আৰু পৰিকল্পনা বিভাগৰ সদস্য আৰু একেটা বিভাগৰে সচিবগৰাকী আছে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত 10 আগষ্টৰ পৰিৱৰ্তে 12 আগষ্টতহে আঁচনিৰ ধন লাভ কৰিব। 10 আৰু 11 আগষ্টত চৰকাৰী বন্ধ থকাৰ বাবে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে এই মাহত পাবলগীয়া 1,250 টকা 12 আগষ্ট অৰ্থাৎ সোমবাৰে লাভ কৰিব। ৰাজ্য চৰকাৰৰ গৃহ বিভাগে আজি এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আজি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত 819গৰাকী ছাত্ৰীক প্ৰপত্ৰ বিতৰণ কৰা হয়। এই অনুষ্ঠানটি উদ্বোধন কৰে পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক জিতেন হাজৰিকা, ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কোৰীৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যৰ ছাত্ৰীসকলৰ সবলীকৰণ, উচ্চ শিক্ষাৰ বাট প্ৰশস্তকৰণ আৰু বাল্য বিবাহ ৰোধৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ উদ্বোধন কৰিছিল। এই আঁচনিখনে অহা 3 বছৰত 10 লাখ ছাত্ৰীক সামৰি ল'ব। বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধৰ লগতে অপৰিণত বয়সতে মাতৃত্ব লাভৰ দৰে সমস্যাৰ পৰা কন্যাসকলক ৰক্ষা কৰাৰ লক্ষ্যৰে এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। তিনিচুকীয়া জিলা প্ৰশাসনে বিশেষভাৱে সক্ষম লোকসকলক সহায়ৰ বাবে গ্ৰহণ কৰা চিন্তাশীল অভিযান কাৰ্যসূচীৰ অধীনত আজি 133জন লোকক বিনামূলীয়া সঁজুলি প্ৰদান কৰা হয়। ভাৰতীয় তেল নিগম আৰু কেন্দ্ৰীয় সামাজিক ন্যায় তথা সবলীকৰণ বিভাগৰ সহায়ত ৰূপায়ণ কৰিবলগীয়া এই কাৰ্যসূচী আজি জিলাখনৰ অভিভাৱক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰে। এই উপলক্ষে দিয়া ভাষণত মন্ত্ৰী শ্ৰীদাসে কয় যে ৰাইজৰ কল্যাণৰ হকে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্ননীল পালৰ নেতৃত্বত গ্ৰহণ কৰা এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। জিলা সমাজ কল্যাণ বিভাগে এই অভিনৱ আৰু উদ্ভাৱনীমূলক কাৰ্যসূচীৰ অধীনত যোৱা 3 মাহে ঘৰে ঘৰে গৈ বিশেষভাৱে সক্ষম লোকসকলক চিনাক্ত কৰাৰ লগতে কিছু পৰিমাণে সকাহ দিবলৈ কৰা চেষ্টা অতি মহৎ কাম বুলি তেওঁ কয়। আদৰণি ভাষণত জিলা আয়ুক্তগৰাকীয়ে সম্প্ৰতি জিলাখনত প্ৰায় 6,500জন দিব্যাংগ লোক আছে বুলি জানিবলৈ দিয়ে। মিছন থটফুল অভিযানৰ জৰিয়তে বাছনি কৰা লোকসকলক পৰ্যায়ক্ৰমে তেওঁলোকৰ প্ৰয়োজন অনুসৰি সঁজুলি যোগান ধৰাৰ লগতে কৃত্ৰিম অংগ সংস্থাপনৰো ব্যৱস্থা কৰা হৈছে। বিশ্ববেংকৰ অৰ্থ সাহায্য আৰু অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰকৰণ আঁচনিৰ সহযোগত নিৰ্মিত চৰাইদেউ ৰেচম আৰু কৃষি উৎপাদক কোম্পানীৰ সামূহিক সহায়তা কেন্দ্ৰটো আজি মুকলি কৰা হয়। উদ্বোধনী অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্তৰ লগতে ৰাজ্য চৰকাৰৰ হস্ততাঁত বস্ত্ৰ শিল্প, ৰেচম শিল্প বিভাগৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু চৰাইদেউ জিলাৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বিশ্ববেংকৰ প্ৰায় 32 লাখ টকাৰ সাহায্যৰে সামূহিক সহায়তা কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। উল্লেখযোগ্য যে চৰাইদেউ ৰেচম আৰু কৃষি উৎপাদক কোম্পানীটোৰ সৈতে জিলাখনৰ 420গৰাকী মহিলা জড়িত হৈ আছে। অমৃত বৃক্ষ আন্দোলনৰ দ্বিতীয় পৰ্যায়ৰ অধীনত তিনিচুকীয়া জিলাৰ সকলো প্ৰান্তৰ 1 হেক্টৰকৈ অঞ্চল সামৰি 25খন গ্ৰাম্য অৰণ্য নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। আজি জিলাখনৰ আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই মূলতঃ এম জি এনৰেগা আঁচনিৰ অধীনত এই অভিনৱ কাৰ্যসূচী ৰূপায়ণৰ নিৰ্দেশ দিয়ে। ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে জব কাৰ্ড থকা লোকসকলক তেওঁলোকৰ ইচ্ছা অনুসৰি সম্পূৰ্ণ 100 দিনৰ কাম দি প্ৰকল্পটো সম্পূৰ্ণ কৰিবলৈ আহান জনায়। এই গ্ৰাম্য হাবিসমূহত কাঁইটীয়া তাঁৰৰ বেৰ দিয়াৰ বাবে বিভাগৰ পৰা ধন ব্যয়তো তেওঁ অনুমোদন জনায়। মন্ত্ৰীগৰাকীয়ে এনে সুন্দৰ আৰু অভিনৱ উদ্ভাৱনীমূলক পৰিকল্পনা গ্ৰহণ কৰাৰ বাবে জিলা আয়ুক্তসহ প্ৰশাসনীয় বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে এনে বনাঞ্চলসমূহ গঢ় লৈ উঠিলে ৰাজ্যৰ সেউজ পৰিৱেশ সুস্থিৰ হোৱাৰ লগতে পৰিৱেশ আৰু ভূমি সুৰক্ষাৰ ক্ষেত্ৰত সহায় হ'ব।